জিৰিমিয়া চল্লিছ অধ্যায়। জিৰিমিয়াক মুক্ত কৰা, গদলিয়াক বধ কৰা, লোকসকলে পলাই মিছৰলৈ যাত্ৰা কৰা, বাবিললৈ বন্দী কৰি লৈ যোৱা জিৰুচালেমৰ আৰু যিহুদাৰ লোকসকলৰ মাজত জিৰিমিয়াক নবুজৰ দান ৰক্ষক সেনাপতিয়ে শিকলিৰে বন্ধা পাই তেওঁক ৰামাৰ পৰা পঠাই দিয়াৰ পাছত জিহুৱাৰ পৰা যি বাক্য আহিছিল সেই বাক্য ৰক্ষক সেনাপতিয়ে জিৰিমিয়াক গ্ৰহণ কৰি ক'লে, তোমাৰ ঈশ্বৰ জিহুৱাই এই ঠাইৰ বিষয়ে এই অমংগলৰ কথা কৈছিল আৰু জিহুৱাই তাক ঘটালে আৰু নিজ বাক্য অনুসাৰে কাৰ্য কৰিলে। তোমালোকে জিহুৱাৰ সৈতে পাপ কৰিলা আৰু তেওঁ বাক্য পালন নকৰিলা, এইকাৰণে তোমালোকলৈ এই ঘটনা ঘটিল। এতিয়া চোৱা, আজি মই তোমাক তোমাৰ হাতত থকা শিকলিৰ পৰা মুক্ত কৰিলোঁ। তুমি যদি মোৰ লগত বাবিললৈ যাবলৈ ভাল দেখা, তেন্তে আহা, মই তোমালৈ দৃষ্টি ৰাখিম, আৰু যদি মোৰ লগত বাবিললৈ যাবলৈ বেয়া দেখা, তেন্তে নালাগে। চোৱা, গোটেই দেশ তোমাৰ আগত আছে, যি ঠাইলৈ যোৱা তোমাৰ পক্ষে ভাল আৰু সুবিধাজনক তালৈ যোৱা। জিৰিমিয়াই উত্তৰ নিদিয়া দেখি তেওঁ আকৌ ক'লে, তেন্তে যিজনক বাবিলৰ ৰজাই যিহুদাৰ নগৰবোৰৰ ওপৰত শাসনকৰ্তা নিযুক্ত কৰিলে, চাফনৰ নাতিয়েক অহিকামৰ পুত্ৰ সেই গদলিয়াৰ ওচৰলৈ উলটি যোৱা আৰু লোকসকলৰ মাজত তেওঁৰ লগত বাস কৰাগৈ, বা যি ঠাইলৈ যোৱা তোমাৰ পক্ষে সুবিধাজনক তালৈ যোৱা, এইবুলি ৰক্ষক সেনাপতিয়ে তেওঁৰ বাটৰ সমল আৰু উপহাৰ দি বিদায় কৰিলে। পাছত জিৰিমিয়াই মিম্পালৈ অহিকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু দেশত অৱশিষ্ট থকা লোকসকলৰ মাজত তেওঁৰে সৈতে বাস কৰিলে। পাছত বাবিলৰ ৰজাই অহিকামৰ পুত্ৰ গদলিয়াক দেশৰ শাসনকৰ্তা পতা কথা আৰু পুৰুষ, মহিলা, ল'ৰা, ছোৱালী আদি বাবিললৈ বন্দী কৰি লৈ নোযোৱা দেশৰ কেতবোৰ দুখীয়া মানুহক তেওঁৰ হাতত গতাই দিয়া কথা যেতিয়া নগৰৰ বাহিৰত থকা ফৌজৰ সেনাপতিসকলে আৰু তেওঁলোকৰ লোকসকলে শুনিবলৈ পালে, তেতিয়া তেওঁলোকে অৰ্থাৎ নথনিয়াৰ পুত্ৰ ইছমাইল, কাৰেহৰ দুজন পুতেক জোহানন আৰু জোনাথন, তনহুমতৰ পুতেক চৰায়া, নটুফাটিয়া এফয়ৰ পুতেক কেইজন আৰু মাখাথিয়াৰ পুতেক জাজনিয়াৰ নিজ নিজ লোকসকলে সৈতে মিম্পালৈ গদলিয়াৰ ওচৰলৈ আহিল। তেতিয়া চাফনৰ নাতিয়েক অহিকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ আৰু তেওঁলোকৰ লোকসকলৰ আগত শপত খাই ক'লে, তোমালোকে কলদিয়াসকলৰ অধীন হ'বলৈ ভয় নকৰিবা, দেশত বাস কৰি বাবিলৰ ৰজাৰ অধীন হোৱা, তেতিয়া তোমালোকৰ মংগল হ'ব। আৰু চোৱা, মই হ'লে যি কলদিয়াসকল আমাৰ ওচৰলৈ আহিব তেওঁলোকৰ আগত থিয় হ'বলৈ মিম্পাত বাস কৰিম, কিন্তু তোমালোকে দ্ৰাক্ষাৰস, ফল আৰু তেল গোটাই নিজ নিজ পাত্ৰত ৰাখা আৰু তোমালোকে লোৱা নিজ নিজ নগৰত বাস কৰা। তেতিয়া বাবিলৰ ৰজাই যিহুদাৰ এটি অৱশিষ্ট ভাগ এৰি যোৱা কথা আৰু তেওঁলোকৰ ওপৰত চাফনৰ নাতিয়েক অহিকামৰ পুত্ৰ গদলিয়াক শাসনকৰ্তা পতা কথা যেতিয়া মোৱাবত অম্মুনৰ সন্তানসকলৰ মাজত আৰু ইডুম আদি সকলো দেশত থকা আটাই যিহুদীসকলে শুনিবলৈ পালে, তেতিয়া যি যি ঠাইলৈ সেই যিহুদীসকলক খেদাই দিয়া হৈছিল সেই সকলো ঠাইৰ পৰা তেওঁলোক সকলোৱে যিহুদা দেশৰ মিম্পালৈ গদলিয়াৰ ওচৰলৈ উলটি আহিল আৰু অধিক পৰিমাণে দ্ৰাক্ষাৰস আৰু ফল গোটালে। পাছে কাৰেহৰ পুতেক জোহানন আদি নগৰৰ বাহিৰত থকা ফৌজন সকলোৱে সেনাপতিয়ে মিম্পালৈ গদলিয়াৰ ওচৰলৈ আহি তেওঁক ক'লে, অমুনৰ সন্তানসকলৰ ৰজা বালিছে তোমাৰ প্ৰাণ ল'বলৈ নথনিয়াৰ পুতেক ইছমাইলক পঠিয়াইছে, তুমি তাক জানানে? কিন্তু অহিকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ কথা বিশ্বাস নকৰিলে। পাছে কাৰেহৰ পুতেক জোহাননে মিমপাত গদলিয়াক গুপুতে ক'লে, মই মিনতি কৰোঁ, মোক যাবলৈ দিয়া। কোনো মানুহে নজনাকৈ মই নথনিয়াৰ পুতেক ইছমাইলক বধ কৰোঁগৈ। তেওঁ কিয় তোমাৰ প্ৰাণ ল'ব আৰু তোমাৰ ওচৰত গোট খোৱা সকলো যিহুদী লোক ছিন্ন ভিন্ন হ'ব আৰু যিহুদাৰ অৱশিষ্ট ভাগ নষ্ট হ'ব। কিন্তু অহিকামৰ পুত্ৰ গদলিয়াই কাৰেহৰ পুতেক জোহাননক ক'লে, তুমি এনে কাম নকৰিবা, কিয়নো তুমি ইছমাইলৰ বিষয়ে মিছা কথা কৈছা।